এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, 10 ফেব্ৰুৱাৰীৰ পূৰ্বে সকলো নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, সৰুসজাইত এডিআৰইৰ তৃতীয় বৰ্গৰ 6,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, চিৰাং জিলাৰ বিজনীৰ ঠেংফাকৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠান, আৰু অস্মিতা খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ পৰিস্মিতা গগৈ আৰু আইচেংফা গগৈৰ সোণৰ পদক অৰ্জন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 10 ফেব্ৰুৱাৰীৰ আগতে সকলো নিযুক্তি সম্পন্ন হ'ব বুলি ঘোষণা কৰিছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADREত উত্তীৰ্ণ তৃতীয় বৰ্গৰ 6,347গৰাকী প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই এই বিষয়ে সদৰি কৰে। তেওঁ কয় যে দেশৰ কেইবাখনো ৰাজ্যই এই ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া অনুসৰণ কৰিছে। ৰাজ্যত নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা 1,56,000 অতিক্ৰম কৰা বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে নিযুক্তি প্ৰক্ৰিয়াক লৈ বৰ্তমানলৈকে কোনো ধৰণৰ অভিযোগ উঠা নাই।
আজি আমাৰ নিযুক্তি প্ৰক্ৰিয়াই 1,56,000ত ভৰি দিছে আৰু কেইবাটাও বিভাগৰ নিযুক্তি আছে এতিয়াও, আৰু আমি পৰ্যায়ক্ৰমে সেই নিযুক্তিখিনিও 10 ফেব্ৰুৱাৰীৰ আগতে আমি গোটেই নিযুক্তিৰ প্ৰক্ৰিয়াখিনি সমাপন কৰিম। আৰু মোৰ মনে হয় যে আমি এটাও হাইকোর্ট কেস নোহোৱাকৈ 1,00,000ৰ জাগাত 1,50,000 1,60,000 নিযুক্তি, এইটো যোৱা 5 বছৰৰ এটা ডাঙৰ প্ৰাপ্তি। আৰু মই ভাবো যে এই গোটেই মডেলটো ইতিমধ্যে বিভিন্ন ৰাজ্যই আমাৰ লগত কথা পাতি তেওঁলোকে আমাৰ পৰা লৈও গৈছে, লাহে লাহে গোটেই ভাৰততে এই নিযুক্তিৰ প্ৰক্ৰিয়াটো এটা আদৰ্শ হিচাপে বহুত ৰাজ্যই আমাৰ পৰা লৈ যায়।
পৰহিলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ADREত উত্তীৰ্ণ 292গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো কাৰণতে দুৰ্নীতিক প্ৰশ্ৰয় দিয়া হোৱা নাই আৰু আগলৈও এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিব। 2025 বৰ্ষত ৰাজ্য চৰকাৰৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণী সঞ্চালকালয়ে দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত অভিলেখ সংখ্যক কাৰ্য সম্পন্ন কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে বিগত বছৰত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণী সঞ্চালকালয়ে 100% অভিযোগনামা দাখিল কৰিছে। এই সময়ছোৱাত 74খন অভিযোগনামা দাখিল কৰাৰ লগতে 32গৰাকী চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিৰ অভিযোগত আটক কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে সংস্কাৰমূলক ব্যৱস্থাৰে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰি চৰকাৰী ব্যৱস্থাক নতুন ৰূপ দিবলৈ চৰকাৰ দায়বদ্ধ। উত্তৰ গুৱাহাটীৰ ৰংমহলত কাইলৈ সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেহৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কোটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থকাৰ কথা। এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন 24গৰাকী ন্যায়াধীশো উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই স্থান পৰিদৰ্শন কৰি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। উল্লেখযোগ্য যে ৰাজ্যৰ অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাই গণতান্ত্ৰিক প্ৰতিবাদো সাব্যস্ত কৰি আহিছে। আজি মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে উকিল সন্থাক 3 বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি তেওঁ পালন কৰিছে। অৱশ্যে উকিল সন্থাৰ লগত উচ্চ ন্যায়ালয়ৰ কি বুজাবুজি হৈছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকী অৱগত নহয় বুলি তেওঁ উল্লেখ কৰে। চিৰাং জিলাৰ বিজনীৰ বৰলাওগাঁৱৰ ঠেংফাকৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। আজিৰ অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পাছত শ্ৰীদৈমাৰীয়ে বড়ো সাহিত্য সভাই বড়ো ভাষা সাহিত্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ লগতে শিক্ষা সংস্কৃতিৰ দিশত উল্লেখনীয় কাম কৰি আহিছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
প্ৰত্যেক বছৰে বড়ো সাহিত্য সভাই অধিৱেশন পাতি থাকে, এইবাৰ বিজনেত হৈছে আৰু বিজনেত ৰাইজে সবে মিলি খুব ধুনীয়াকে ইয়াত আয়োজন কৰিছে আৰু আহিয়ে ৰাস্তাই ৰাস্তাই দেখি আহিছো সব গেট বিলাকতো আদৰণি জনাই ভালদৰে আমাৰ যি অধিৱেশন সেই অধিৱেশনটো প্ৰকাশ কৰিছে আৰু ইয়াত আহি পৰিৱেশটো ভাল লাগিছে। মই আশা কৰো এই বিজনী যি অধিৱেশন এয়া এটা বড়ো ভাষা সাহিত্যৰ উন্নয়নৰ ক্ষেত্ৰত এটা মাইলষ্টোন হৈ থাকিব। ইয়াৰ পৰা নতুন পৰিকল্পনাৰ আধাৰত ভাষা সাহিত্য এইটো বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এই সাহিত্য সভাই নতুন।
কাইলৈ সভাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। গুৱাহাটীৰ সৰুসজাইত 10,000 শিল্পীয়ে বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগৰুম্ব প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ বাবে সম্প্ৰতি ৰাজ্যৰ বিভিন্ন স্থানত প্ৰস্তুতি চলি আছে। কামৰূপৰ বকোত 545গৰাকী বড়ো জনগোষ্ঠীৰ যুৱক যুৱতীয়ে আখৰাত অংশগ্ৰহণ কৰিছে। বাক্সাৰ বৰমাজৰা বাথৌ মন্দিৰ খেলপথাৰত অনুষ্ঠিত বাগৰুম্বাৰ আখৰাৰ আজি সামৰণি পৰে। জিলাখনৰ মানাহ বিধানসভা সমষ্টিৰ ৰাবাং বড়োবজাৰ চলচলি ককলাবাৰী আদি অঞ্চলৰ 290গৰাকী যুৱক যুৱতীয়ে বাগৰুম্বাৰ আখৰাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 10,000 শিল্পীয়ে বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 17 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কটাই কালি এখন বৈঠকত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে অহা 17 জানুৱাৰীৰ বিয়লি প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। শ্ৰীমোদীয়ে সেইদিনাই গুৱাহাটীত কামাখ্যা আৰু কলকাতাৰ মাজত চলিবলগীয়া বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰেলখন কালি কামাখ্যা ৰেলৱে ষ্টেচন পাইছেহি। এই ৰেলগাড়ীখন হৈছে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল। 16টা ডবা বিশিষ্ট ৰেলগাড়ীখনত 833গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে 18 জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাউতালৈ চলিবলগীয়া দুখন ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। দেশৰ চহকী পৰম্পৰাত স্বাস্থ্যৰ ওপৰত সদায় সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। গুৱাহাটীত আজি দ্বিতীয় উত্তৰ পূব স্বাস্থ্য যতন ব্যৱস্থাপনা সন্মিলন মুকলি কৰি ৰাজ্যপালগৰাকীয়ে কয় যে সুস্থ ব্যক্তিয়েহে সুস্থ সমাজৰ ভেটি গঢ়ে আৰু সমাজ সুস্থ হলে ৰাষ্ট্ৰ সুস্থ হয়। তেওঁ কয় যে স্বাস্থ্য যতনৰ পৰিসৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ পৰিধিতকৈ অধিক ব্যাপক। এয়া জনসাধাৰণৰ মৰ্যাদা সুৰক্ষিত কৰা আৰু ৰাষ্ট্ৰৰ সাংবিধানিক দায়িত্ব পূৰণ কৰাৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা বুলিও তেওঁ মত প্ৰকাশ কৰে। ৰাজ্যপালগৰাকীয়ে কয় যে ফলপ্ৰসূ স্বাস্থ্যসেৱা ব্যৱস্থাত সকলো নাগৰিকৰ বাবে গুণগত সেৱা সহজলভ্য আৰু বহনসাধ্য হ'ব লাগে। জটিল ভৌগোলিক অৱস্থা আৰু সাংস্কৃতিক বিবিধতাৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ সুকীয়া প্ৰত্যাহ্বানৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই অঞ্চলটোত স্বাস্থ্যসেৱা প্ৰদান ব্যৱস্থা সুদৃঢ় কৰাৰ আৱশ্যকতাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে সুস্থ নাগৰিকসকল এখন আত্মনিৰ্ভৰশীল আৰু সবল ৰাষ্ট্ৰৰ ভেটিস্বৰূপ। আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, আয়ুষ্মান ভাৰত ডিজিটেল অভিযান আৰু ই সঞ্জীৱনীৰ মাধ্যমেৰে দূৰ সংযোগ ব্যৱস্থাৰে চিকিৎসা প্ৰদানৰ সুবিধাৰ ফলত সকলো ঠাইতে বিশেষকৈ দুৰ্গম অঞ্চলসমূহত স্বাস্থ্যসেৱা সহজলভ্য হৈ উঠিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ হেপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্ৰামাঞ্চলসমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা প্ৰস্তুতৰ আয়োজন কৰিছে। উৰুকালৈ মাজত মাথো দুদিন বাকী থকা অৱস্থাত গ্ৰামাঞ্চলত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। ভোগালী বিহুৰ পূৰ্বে দৰং জিলাৰ মঙলদৈৰ জলজলি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিক্ৰেতাৰ ৰূপত দেখিবলৈ পোৱা গৈছে। বজাৰ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান দিয়াৰ লক্ষ্যৰে ভোগালীৰ খাদ্য সম্ভাৰলৈ ছাত্ৰ ছাত্ৰীসকলে বিপণী মুকলি কৰিছে। ভোগালী বিহুৰ প্ৰাক্ষণত মাজুলীত অসমী ভোগালী মেলা 2024 কালিৰে পৰা অনুষ্ঠিত হৈছে। তুনি নদীৰ পাৰত অনুষ্ঠিত এই মেলা অহা 11 জানুৱাৰীত সামৰণি পৰিব। গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্ততো ভোগালী মেলা অনুষ্ঠিত হৈছে। উত্তৰ প্ৰদেশৰ মৰিনগৰত অনুষ্ঠিত অস্মিতা খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় মহিলা ভাৰোত্তোলনত অসমৰ পৰিস্মিতা গগৈ আৰু আইচেংফা গগৈয়ে সোণৰ পদক অৰ্জন কৰিছে। আজি অনুষ্ঠিত 44 কিলোগ্ৰাম শাখাত পৰিস্মিতা আৰু 81 কিলোগ্ৰাম শাখাত আইচেংফাই সোণৰ পদক অৰ্জন কৰে। আনহাতে ৰিয়া ৰাণী বড়োৱে 48 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 10 ফেব্ৰুৱাৰীৰ পূৰ্বে সকলো নিযুক্তি সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। সৰুসজাইত এডিআৰ তৃতীয় বৰ্গৰ 6,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। চিৰাং জিলাৰ বিজনীৰ ঠেংফাকৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও মনোজ্ঞ অনুষ্ঠান আৰু অস্মিতা খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ পৰিস্মিতা গগৈ আৰু আইচেংফা গগৈৰ সোণৰ পদক অৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।